আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে? আশা কৰোঁ আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এই বুলিও আশা কৰিছোঁ যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। এই বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান আপোনালোকৰ বাবে আমি আগ্ৰহেৰে প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকৰ পৰা আমি মৰম চেনেহ শুভেচ্ছা আদি পালে আমাৰ এই কামত আগবাঢ়ি যোৱাত যথেষ্ট অনুপ্ৰেৰণা পাওঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠান শুনি আপুনি বাৰু কেনে পাইছে? আপুনি কেতিয়াবা চিঠি লিখি আমালৈ জনাইছেনে? অনুগ্ৰহ কৰি দুষাৰিমান লিখি পঠিয়াবচোন। আমাৰ ঠিকনাটো বোধ কৰোঁ আপোনাৰ মনত আছে, তথাপি আকৌ এবাৰ কৈ দিছোঁ, অনুগ্ৰহ কৰি লিখি ল'ব।
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিলা আৰু আকৌ এবাৰ তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ এই সুযোগ দিছা। প্ৰভু, তোমাক অশেষ ধন্যবাদ, কিয়নো তোমাৰ প্ৰেম, তোমাৰ কৰুণা, অনুগ্ৰহ আৰু দয়া আমাৰ জীৱনত প্ৰকাশ কৰি আছা। প্ৰভু, আমি অতি অযোগ্য অধাৰ্মিক লোক হলেও তুমি আমাক দলিয়াই পেলোৱা নাই, বৰং মৰমেৰে বুটলি লৈছা, আঁকোৱালি লৈছা। তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টৰ যোগেদি আমালৈ অনন্ত জীৱনৰ অমূল্য দান বিনামূল্যে আগবঢ়াইছা। এতিয়া প্ৰভু, তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ, বুজি পাবলৈ তুমি আমাক সহায় কৰা। এই অনুষ্ঠানৰ প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা। তেওঁলোকৰ প্ৰতিজনক তোমাৰ স্পষ্ট মাত শুনিবলৈ দিয়া। তেওঁলোকৰ জীৱনত তোমাৰ গৌৰৱ, তোমাৰ মহিমা প্ৰকাশ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল, তেন্তে আপোনাৰ নিশ্চয় মনত আছে যে যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 14 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। তাত আমি পাইছিলোঁ, যিসকল লোকে পৃথিৱীত খ্ৰীষ্টাৰীৰ প্ৰতি বাধ্যতা দেখুৱাব আৰু ঈশ্বৰৰ প্ৰতি অবাধ্যতা দেখুৱাব, তেওঁলোকলৈ ঈশ্বৰৰ ক্ৰোধ নামি অহাৰ কথা। জুই আৰু গন্ধকত তেওঁলোকে যাতনা পাব। আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 14 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আমি বাইবেলৰ পৰা পাঠ কৰি দিম, অনুগ্ৰহ কৰি চাই যাব। আৰু আপোনাৰ লগত যদি বাইবেল নাই, তেনেহ'লে অনুগ্ৰহ কৰি মন দি শুনিব। পাঠ কৰি দিছোঁ 13 নম্বৰ পদ, প্ৰকাশিত বাক্য 14 নম্বৰ অধ্যায় 13 নম্বৰ পদ। পাছে এই আকাশীবাণী শুনিলোঁ, লিখা, এতিয়াৰ পৰা যিবিলাক প্ৰভূত মৰে সেই মৃতবিলাক ধন্য। হয়, আত্মাই কৈছে, তেওঁবিলাকে নিজ নিজ পৰিশ্ৰমৰ পৰা জিৰণি পাব, কিয়নো তেওঁবিলাকৰ কৰ্ম তেওঁবিলাকৰ অনুগামী। এই পদটো আজিকালি মানুহ কবৰ দিয়াৰ সময়ত প্ৰায়েই উল্লেখ কৰা হয়। কিন্তু কবৰ দিয়াৰ সময়ত এই পদটোৰ উদ্ধৃতি দিয়া মানে ইয়াৰ প্ৰকৃত অৰ্থটোৰ অপব্যৱহাৰ কৰাৰ নিচিনা হয়। আচলতে বাৰু ইয়াত কি কথা কোৱা হৈছে? পৃথিৱীত যেতিয়া মহাক্লেশ চলিব, তেতিয়া যিহুদী লোকসকলৰ মাজৰ যি 144,000 জন লোকে খ্ৰীষ্ট গ্ৰহণ কৰিব, তেওঁলোকে খ্ৰীষ্টৰ হকে শ্বহীদ হ'ব লাগিব। কেৱল সেই 144,000 জন যিহুদী লোকেই নহয়, অসংখ্য পৰজাতীয় লোকেও সেই সময়ছোৱাত খ্ৰীষ্টক গ্ৰহণ কৰিব। তেনে লোকসকলেও খ্ৰীষ্টৰ হকে শ্বহীদ হ'ব লাগিব। মহাক্লেশৰ সময়ছোৱাত জীয়াই থকাতকৈ মৰাই উত্তম হ'ব। সেই সময়ত এই পদটোৱে মানুহক সান্ত্বনা দিব আৰু আশ্বাস দিব। তেওঁলোকে তেওঁলোকৰ দুখ বেজাৰৰ পৰা জিৰণি পাব আৰু তেওঁলোকৰ কৰ্ম ঈশ্বৰে মনত ৰাখিব। প্ৰভু যীশুৱে তেওঁবিলাকক পুৰস্কাৰ দিব। এই পদটো আৰামত থকা, ধনী অৱস্থাত থকা, উন্নত দেশত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে নহয়, কাৰণ আমাৰ বেছিভাগ লোকৰ বাবে মৃত্যুটো অস্বাভাৱিক কথা, অনাকাংক্ষিত কথা। মৃত্যুৰ কথা কওঁতে আমাৰ পাচনি পৌলৰ এই কথাখিনি মনলৈ আহে, ইয়াৰ পৰা গৈ খ্ৰীষ্টৰ লগত থাকিবলৈ মোৰ ইচ্ছা, কিয়নো সেয়ে অতি অধিক গুণে উত্তম, কিন্তু তোমালোকৰ কাৰণে মাংসত থকাই অধিক প্ৰয়োজন। আৰু ইয়াকে দৃঢ় প্ৰত্যয় কৰি মই থাকিম বুলি জানিছোঁ, আৰু তোমালোকৰ তাত পুনৰাই উপস্থিত হোৱাৰ দ্বাৰাই মুঠ তোমালোকৰ শ্লাঘাৰ কাৰণে খ্ৰীষ্ট যীশুত উপচি পৰিবলৈ, বিশ্বাসত তোমালোকৰ বৃদ্ধি আৰু আনন্দ হ'বলৈ তোমালোক সকলোৰ লগত থাকিবলৈ পাম। ফিলিপিয়া 1:23-26 পদ। আমি বহুতো লোকেই মৰিব নিবিচাৰোঁ। বহুতো খ্ৰীষ্টীয় বিশ্বাসীয়ে মৰিবলৈ ভয় নকৰে বুলি আমি জানো। আচলতে খ্ৰীষ্টীয় বিশ্বাসীয়ে মৃত্যুলৈ ভয় কৰিব নালাগে, কিন্তু তথাপি বহুতে মৰিব নিবিচাৰে। কিছুমান লোক মৰিবলৈ সাজু নহয়, কিছুমানে আকৌ পৃথিৱীতে থাকি খ্ৰীষ্টৰ হকে বাস কৰি থাকিবলৈ ভাল পায়। এজন বিখ্যাত বাইবেল শিক্ষকে এনেদৰে কৈছিল, মই এই পৃথিৱীতে কিছুকাল থাকিব বিচাৰোঁ আৰু ঈশ্বৰৰ বাক্যৰ শিক্ষা দি থাকিব বিচাৰোঁ। স্বৰ্গলৈ যাবলৈ মোৰ ইমান খৰখেদা নাই। এবাৰ এটা গীৰ্জাত পালকে শিক্ষা দি আছিল। তেওঁ সুধিলে, আপোনালোকৰ কোনে কোনে স্বৰ্গলৈ যাব খোজে, হাত দাঙকচোন। তেতিয়া সকলোৱে হাত দাঙিলে, কিন্তু এটা সৰু ল'ৰাই হাত নাদাঙিলে। তেতিয়া পালকে সৰু ল'ৰাজনক সুধিলে, তুমি স্বৰ্গলৈ যাব নোখোজা নেকি? সৰু ল'ৰাজনে উত্তৰ দিলে, মই যাব খোজো, কিন্তু আজি দেখোন ইমান মানুহ যাবলৈ ওলাইছে, মোৰ যাবলৈ ঠাইয়েই নহ'ব কিজানি। আমাৰ বহুতেই হয়তো তেনেকুৱা উত্তৰ দিব। স্বৰ্গলৈ যাবলৈ ইচ্ছা কৰা লোক নিশ্চয় অনেক আছে, কিন্তু সদ্যহতে পৃথিৱীতে থাকি ঈশ্বৰৰ কাম কৰি থাকিবলৈ ভাল পোৱা লোকো অনেক আছে। সেই বিখ্যাত বাইবেল শিক্ষকজনে কৈছিল, মইতো এদিন স্বৰ্গলৈ যামেই, আজিয়েই যাবলৈ ইমান দৌৰাদৌৰি নাই, মই যিমান দিন পাৰোঁ এই পৃথিৱীতে থাকি খ্ৰীষ্টৰ পৰিচৰ্যা কৰি থাকিব বিচাৰোঁ। মোৰ বাবে মৰিব খোজাটো অস্বাভাৱিক কথা হ'ব, কাৰণ মই জীয়াই থাকিব বিচাৰোঁ। কিন্তু সেই মহাক্লেশৰ সময়ত কথাটো বেলেগ হ'ব, তেওঁলোকে ধৈৰ্যৰে আৰু দুখেৰে বাট চাই থাকিব খ্ৰীষ্টৰ দ্বিতীয় আগমনলৈ। যদি তেওঁলোক শ্বহীদ হয় তেন্তে বেছ ভাল কথাই হ'ব, যিবিলাকে প্ৰভুত মৰে তেওঁবিলাক ধন্য, ঈশ্বৰে তেওঁলোকৰ বিশ্বস্ততাৰ বাবে তেওঁলোকক পুৰস্কাৰ দিব। গতিকে আমি এই কথা সহজে বুজি পাওঁ যে এই পদটো আচলতে মানুহ কবৰ দিওঁতে ব্যৱহাৰ কৰাৰ বাবে উপযুক্ত নহয়। বিশেষকৈ গোটেই জীৱন লাহ বিলাহ আৰু আৰামত কটোৱা মানুহৰ কবৰ দিয়াৰ সময়ত একেবাৰে খাপ নাখায়। কোনোদিন কোনো ধৰণৰ কষ্ট নকৰি সদায় লাহ বিলাহ আৰামত জীৱন কটোৱা মানুহৰ মৃত্যুত এই পদটো ব্যৱহাৰ কৰা মানে অপব্যৱহাৰ কৰাৰ নিচিনা হয়। কাৰণ লাহ বিলাহ আমোদ প্ৰমোদত জীৱন কটোৱা মানুহ এজনে নিশ্চয় মৃত্যু নিবিচাৰে, কিন্তু সেই মহাক্লেশৰ সময়ত মৃত্যু অতি মূল্যৱান যেন হৈ পৰিব, কাৰণ ছয়তানৰ অত্যাচাৰত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে জীৱন দুৰ্বিষহ হৈ পৰিব। কিন্তু আজি আৰামত থকা খ্ৰীষ্টীয় বিশ্বাসীৰ বেছিভাগেতো মৃত্যু বিচাৰি নাথাকে নহয় জানো, কিয়নো তেওঁবিলাকৰ কৰ্ম তেওঁবিলাকৰ অনুগামী, অৰ্থাৎ তেওঁলোকক পুৰস্কাৰ দিয়া হ'ব তেওঁলোকৰ বিশ্বস্ততাৰ বাবে। তেওঁলোকে বিশ্বাসেৰে ধৈৰ্যৰে আৰু আশাৰে কাম কৰি যাব সেই মহাক্লেশৰ সময়ত, আৰু তেওঁলোকে তেওঁলোকৰ কামৰ বাবে পুৰস্কাৰ লাভ কৰিব। আমি মনত ৰখা উচিত যে ঈশ্বৰে আমাৰ কৰ্মৰ বাবে আমাক পৰিত্ৰাণ নিদিয়ে, অৰ্থাৎ আমি আমাৰ কৰ্মৰ জোৰত পৰিত্ৰাণ অৰ্জন কৰিব নোৱাৰোঁ। ঈশ্বৰে আমাক অনুগ্ৰহেৰে পৰিত্ৰাণ দিয়ে আমি খ্ৰীষ্টত কৰা বিশ্বাসৰ কাৰণে, কিন্তু ঈশ্বৰে আমাক আমাৰ কৰ্মৰ বাবে পুৰস্কাৰ দিয়ে। আমাৰ কৰ্ম কুকুৰৰ নেজত গাঁঠি দিয়া খালী টেমা এটাৰ নিচিনা, কুকুৰটো যলৈকে যায় টেমাটো শব্দ কৰি কৰি যায়, সেই টেমাটোৰ পৰা কুকুৰটো সাৰিব নোৱাৰে। আমিও আমাৰ কৰ্মৰ পৰা সাৰিব নোৱাৰোঁ, সেইবোৰ আমাৰ পাছে পাছে যাব একেবাৰে খ্ৰীষ্টৰ সুধৰ আসনলৈকে। সেইদিনা খ্ৰীষ্টই আমাৰ কৰ্মৰ বিচাৰ কৰি আমাক পুৰস্কাৰ দিব আৰু আমাৰ কৰ্ম বেয়া হ'লে আমাক তিৰস্কাৰ কৰিব। এতিয়া 14 নম্বৰ পদটো পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, পাছে মই চাই এখন বগা মেঘ আৰু তাৰ ওপৰত মানুহৰ পুত্ৰৰ নিচিনা এজনক বহি থকা দেখিলোঁ। তেওঁৰ মূৰত সোণৰ কিৰীটি আৰু হাতত চোকা কাঁচি আছিল। তাতে মই চাই দেখিলোঁ, অৰ্থাৎ যোহনে খালি কথাবোৰ শুনি থকা নাই, তেওঁ দেখিও আছে, তেওঁক কথাবোৰ দেখাই থকা হৈছে। এখন বগা মেঘ আৰু তাৰ ওপৰত মানুহৰ পুত্ৰৰ নিচিনা এজনক বহি থকা দেখিলোঁ, অৰ্থাৎ ইয়াত প্ৰভু যীশুখ্ৰীষ্টৰ কথা কোৱা হৈছে। মেঘৰথ তেওঁৰ বিশেষ চিনাকি। আমি বাইবেলত এইবুলি পঢ়িবলৈ পাওঁ, তেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হ'ব আৰু তেতিয়া পৃথিৱীৰ সকলো ফৈদে হিয়া ভুকুৱাব আৰু আকাশৰ মেঘৰ ওপৰত মানুহৰ পুত্ৰক পৰাক্ৰম আৰু মহাপ্ৰতাপেৰে অহা দেখিব। মঠি 24:30 পদ। আমি ভাবোঁ মেঘ মানে আচলতে সেই চাকিনা পোহৰ, যিটো স্বৰ্গৰ পোহৰ। তেওঁৰ মূৰত সোণৰ কিৰীটি, এই কথাটোৰ পৰাও আমি আৰু ভালকৈ বুজি পাওঁ যে তেওঁ প্ৰভু যীশুখ্ৰীষ্ট। প্ৰিয় শ্ৰোতা, প্ৰকাশিত বাক্য পুস্তকখনৰ মূল নায়ক প্ৰভু যীশুখ্ৰীষ্ট। আৰু প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰকৃত ছবিখন পাবলৈ হ'লে আমি এই প্ৰকাশিত বাক্য পুস্তকখন পঢ়িবই লাগিব। ইয়াত তেওঁক ৰজা হিচাপে দেখুওৱা হৈছে, ভাৱবাদী নাইবা মহাপুৰোহিত হিচাপে দেখুওৱা হোৱা নাই। তেওঁৰ ৰজাৰ ৰূপটো তেওঁৰ পৃথিৱীলৈ হ'বলগীয়া দ্বিতীয় আগমনৰ সৈতে জড়িত। আৰু হাতত চোকা কাঁচি আছিল, এই কথাটোৱে সেই ব্যক্তি প্ৰভু যীশুখ্ৰীষ্টই বুলি স্পষ্টভাৱে বুজাইছে। আৰু ইয়াত অধৰ্মী লোকৰ সুধ বিচাৰ দণ্ডৰ কথা বুজোৱা হৈছে। ডক্টৰ নিউৱেল নামৰ পণ্ডিত এজনে এটা বিশেষভাৱে মন কৰিবলগীয়া কথা কৈছে। তেওঁ এইটো মন কৰি আঙুলিয়াই দিছে যে এই কাঁচি শব্দটো বাইবেলত মাত্ৰ 12 বাৰহে উল্লেখ কৰা হৈছে, আৰু সেই 12 বাৰৰ 7 বাৰ এই বিশেষ শাস্ত্ৰাংশতে উল্লেখ কৰা হৈছে। আকৌ চোকা শব্দটো প্ৰকাশিত বাক্য পুস্তকখনত 7 বাৰ উল্লেখ কৰা হৈছে, আৰু তাৰে 4 বাৰ এই অধ্যায়টোতে ব্যৱহাৰ কৰা হৈছে। প্ৰভু যীশুৰ হাতত চোকা কাঁচি আছে, অৰ্থাৎ তেওঁ সুধ বিচাৰ কৰিব আৰু অবিশ্বাসীসকলক দণ্ড বিহিব। 15 আৰু 16 নম্বৰ পদ পাঠ কৰি দিছো। পাছে মন্দিৰৰ পৰা আন এজন দূত ওলাই মেঘত বহি থকাজনাক বৰকৈ ৰিঙিয়াই ক'লে, তোমাৰ কাঁচি লগাই শস্য দোৱা, কিয়নো দাবৰ সময় হ'ল, কাৰণ পৃথিৱীৰ শস্য পকী খৰখৰীয়া হ'ল। তেতিয়া মেঘত বহি থকাজনাই পৃথিৱীত কাঁচি লগালে, তাতে পৃথিৱীৰ শস্য দোৱা হ'ল। তোমাৰ কাঁচি লগাই শস্য দোৱা, ইয়াত পৃথিৱীলৈ আহিবলগীয়া সুধ বিচাৰৰ কথাই বুজোৱা হৈছে। এইখিনিতে আমি বাইবেলৰ আন এঠাইৰ পৰা পাঠ কৰি দিব খুজিছো। এতেকে যেনেকৈ বনবোৰ গোটাই জুইত পোৰা যায়, সেইদৰে জগতৰ শেষতো হ'ব। মানুহৰ পুত্ৰই তেওঁৰ দূতবিলাকক পঠাই দিব, আৰু তেওঁবিলাকে তেওঁৰ ৰাজ্যৰ মাজৰ পৰা সকলো বিঘ্নজনক বিষয় আৰু অধৰ্মাচাৰীবোৰক গোটাই অগ্নিকুণ্ডত পেলাব, তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব। মুঠিয়ে লিখা শুভবাৰ্তা 13 নম্বৰ অধ্যায় 40-42 পদ। এই শাস্ত্ৰাংশ আমাৰ খুব চিনাকি। আৰু এটা পদ পঢ়ি দিছো। তেতিয়া তেওঁ নিজৰ শিষ্যবিলাকক ক'লে, শস্য সৰহ কিন্তু বনোৱা তাকৰ, এই হেতুকে নিজৰ শস্যক্ষেত্ৰলৈ বনোৱাবিলাকক পঠাই দিবলৈ শস্যৰ গৰাকীত প্ৰাৰ্থনা কৰা। মুঠিয়ে লিখা শুভবাৰ্তা 9 নম্বৰ অধ্যায় 37 আৰু 38 পদ। খ্ৰীষ্টৰ শুভবাৰ্তা বিলোৱাৰ প্ৰসংগতে এই শাস্ত্ৰপদৰ সঘনাই উদ্ধৃতি দিয়া হয়, শস্য সৰহ বনোৱা তাকৰ। ইয়াত শস্য মানে আমি খ্ৰীষ্টৰ শুভবাৰ্তা বিলোৱাৰ কথাটোকে ইমান দিনে বুজি আহিছো। আৰু শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ আৰু প্ৰচাৰক প্ৰস্তুত কৰিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ আমি আন আন খ্ৰীষ্টীয় লোকক উদগাই থাকোঁ। কিন্তু আমি অলপ দকৈ ভাবি চালে এই কথাটো বুজিবলৈ অলপ টান হয়। আমি যদি অলপ ভালদৰে ভাবি চাওঁ, তেনেহ'লে দেখা পাওঁ যে আজি আচলতে খ্ৰীষ্টীয় বিশ্বাসীসকলক শস্য চপাবলৈ কোৱা হোৱা নাই, কিন্তু শস্য সিঁচিবলৈ, গুটি সিঁচিবলৈ, কঠীয়া পাৰিবলৈহে কোৱা হৈছে, অৰ্থাৎ শুভবাৰ্তা বিলাবলৈহে কোৱা হৈছে। এজন খেতিয়কে পথাৰত গুটি সিঁচিবলৈ গ'ল, এইটোহে আচলতে বৰ্তমানৰ খ্ৰীষ্টীয় মণ্ডলীৰ কামৰ প্ৰকৃত ছবি। প্ৰভু যীশুখ্ৰীষ্টক কোৱা হৈছে মানুহৰ পুত্ৰ বুলি। তেওঁক মানুহৰ পুত্ৰ বুলি এইকাৰণেই কোৱা হয় কাৰণ তেওঁ স্বয়ং ঈশ্বৰ হৈও মানুহৰ ৰূপ লৈ মানুহৰূপে জন্মগ্ৰহণ কৰি এই পৃথিৱীলৈ আহিছিল। প্ৰভু যীশু মানুহৰ পুত্ৰ, ঈশপুত্ৰ হৈও তেওঁ মানুহৰ পুত্ৰ। তেওঁ গুটি সিঁচোতা, আৰু গুটি হৈছে ঈশ্বৰৰ বাক্য, আৰু পথাৰখন হৈছে এই জগতখন। তেওঁ এই জগতত গুটি ছটিয়াই দিয়ে, সেই গুটি জগতত পৰি গছ গজি উঠে, সকলো ঠাইতে অৱশ্যে নগজে। অৰ্থাৎ ঈশ্বৰৰ বাক্য শুনা সকলো মানুহেই খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ নকৰে। কিন্তু কিছুমান ঠাইত, অৰ্থাৎ সাৰুৱা ঠাইত পৰা গুটি গজি গছ গজি উঠে, অৰ্থাৎ কিছুমান মানুহে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰি খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰে। এনেদৰে জগতত শস্য গজি আছে, বৃদ্ধি পাই আছে। এদিন সেই শস্য চপোৱা হ'ব, কিন্তু যুগৰ শেষতহে সেই শস্য চপোৱা হ'ব। এতিয়াও গুটি সিঁচি থকাহে হৈছে। আচলতে আমি আজি শস্য চপোৱাৰ কাম কৰি থকা নাই, আমাৰ কাম হৈছে গুটি সিঁচি থকা, ঈশ্বৰৰ বাক্য বিলাই থকা। সেইবাবেই আমি ফলাফলৰ কথা চিন্তা কৰিব নালাগে, কিন্তু আমি চিন্তা কৰিব লাগে গুটি সিঁচা হৈছে নে নাই, আচল গুটি সিঁচা হৈছে নে নাই, অৰ্থাৎ ঈশ্বৰৰ প্ৰকৃত বাক্য সিঁচা হৈছে নে নাই, সেই কথাহে। ঈশ্বৰৰ বাক্য ভালদৰে বিয়পাই দিয়াতহে আমি ভালদৰে মনোনিৱেশ কৰিব লাগে। কিয়? কাৰণ আমাৰ কাম সেইটোৱেই। আমি অংশগ্ৰহণ কৰি থকা পৰিচৰ্যাৰ যোগেদি কিমানজন লোক খ্ৰীষ্টলৈ আহিল সেই সংখ্যা আমি নাজানিলেও আপত্তি নাই। আমি কেৱল গুটি সিঁচি যাব লাগে। গুটি গজিবনে নাই সেই বিষয়েও আমি চিন্তা কৰিব নালাগে, কেৱল গুটি সিঁচি যাব লাগে। শস্য চপাব প্ৰভু যীশুখ্ৰীষ্টইহে। আৰু সেই শস্য চপোৱা মানে যুগৰ শেষত খ্ৰীষ্টই জগতৰ সুদ বিচাৰ কৰিব। এই প্ৰকাশিত বাক্য পুস্তকত আমাক এনে এখন ছবিয়েই দিয়া হৈছে। এতিয়া আমি বাইবেলৰ এঠাইৰ পৰা পাঠ কৰি দিব খুজিছোঁ। গীতমালা 2 নম্বৰ গীতৰ 7-9 পদলৈকে পঢ়িলে আমি এনেদৰে পাওঁ, মই বিধিটিৰ বৃত্তান্ত প্ৰচাৰ কৰিম, যিহুৱাই মোক কৈছে, তুমি মোৰ পুত্ৰ, মই আজিয়েই তোমাক জন্ম দিলোঁ, মোক খোজা, মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, আৰু পৃথিৱীৰ সকলো সীমাত তোমাৰ আধিপত্য পাতিম, তুমি সিহঁতক লোহাৰ দণ্ডেৰে ভাঙিবা, কুমাৰৰ পাত্ৰৰ দৰে তুমি সিহঁতক দুখৰ দুখৰ কৰিবা। ইয়াত যিখিনি কথা কোৱা হৈছে সেইখিনি বাৰু প্ৰভু যীশু প্ৰথমবাৰ পৃথিৱীলৈ যেতিয়া আহিছিল মানুহৰূপে জন্ম লৈ তেতিয়া ঘটিছিল নে? নিশ্চয় ঘটা নাছিল। তেনেহ'লে এই কথাটো বাৰু কেতিয়া ফলিয়াব? এই কথাখিনি ফলিয়াব যেতিয়া প্ৰভু যীশু দ্বিতীয়বাৰ এই জগতলৈ আহিব, ৰজা হিচাপে, বিচাৰকৰ্তা হিচাপে। তেওঁ জগতৰ বিচাৰ কৰিব, কিয়নো দাবৰ সময় হ'ল। এই কথাখিনিৰ জৰিয়তে প্ৰভু যীশুৰ কথাকে আকৌ দোহৰা হৈছে। প্ৰভু যীশুৱে এনেদৰে কৈছিল, যি শত্ৰুৱে সেইবোৰ সিঁচিলে সি ছয়তান, শস্য দাবৰ সময়েই জগতৰ শেষ, ধান দোৱাবিলাকেই ঈশ্বৰৰ দূত। মঠিয়ে লিখা শুভবাৰ্তা 13:39 পদ। শস্য দোৱাৰ সময় আহিব, গতিকে আজি আমি শস্য সিঁচাৰ কামত ব্যস্ত হ'ব লাগে। আমি কিমানজন মানুহ খ্ৰীষ্টলৈ আহিল, প্ৰচাৰ সভাত কিমানজনে হাত দাঙি যীশুক গ্ৰহণ কৰিলে, কিমানজনে সমজুৱাভাৱে যীশুক গ্ৰহণ কৰা বুলি সাক্ষ্য দিলে, ইত্যাদি কথা বিচাৰ কৰি থকাত বেছি ব্যস্ত হ'ব নালাগে। কিন্তু ঈশ্বৰৰ বাক্য বিলাই দিয়া কামত আমি সযত্নে লাগি থকাহে উচিত। আমি মাত্ৰ বিলাই দিব লাগে, পবিত্ৰ আত্মাই বাকীখিনি কৰিব, ফলাফল তেওঁৰ হাতত। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৱে এতিয়াও শস্য চপোৱা নাই, শস্যত কাঁচি লগোৱা নাই, এতিয়াও তেওঁ গুটি সিঁচি আছে, আৰু তেওঁৰ সেই গুটি সিঁচা কামত তেওঁৰ বিশ্বাসীসকলক তেওঁ ব্যৱহাৰ কৰি আছে। কিন্তু এদিন তেওঁ শস্য চপাব, এদিন সময় উকলি যাব। আজি বাৰু আপুনি কি অৱস্থাত আছে? আমি গুটি সিঁচাৰ কামত, ঈশ্বৰৰ বাক্য বিলোৱাৰ কামত ব্যস্ত আছোনে? সেই শস্য চপোৱাৰ দিনা আপোনাৰ অৱস্থা বাৰু কি হ'ব? প্ৰভু যীশুৰ সন্মুখত আপুনি বাৰু সাহসেৰে থিয় দিব পাৰিবনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
পুৰণি জীৱনৰ